এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। অহা 17 ফেব্ৰুৱাৰীৰ পৰা হ'বলগীয়া অসম বিধানসভাৰ বাজেট অধিৱেশনৰ পূৰ্বে আজি অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ অধ্যক্ষতাত এখন সৰ্বদলীয় বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত শ্ৰীদৈমাৰীয়ে বাজেট অধিৱেশনৰ কাৰ্যক্ৰমণিকা নিয়াৰিকৈ পৰিচালনা কৰাৰ ক্ষেত্ৰত বিভিন্ন ৰাজনৈতিক দলৰ বিধায়কসকলৰ সহযোগিতা কামনা কৰে। উল্লেখযোগ্য যে এই অধিৱেশনৰ প্ৰথমটো দিনৰ কাৰ্যসূচী এইবাৰ কোকৰাঝাৰত অনুষ্ঠিত হ'ব। আজিৰ বৈঠকত বিধানসভাৰ উপাধ্যক্ষ ডাঃ নুমল মমিন, কেইবাগৰাকী মন্ত্ৰী আৰু বিধায়কে অংশগ্ৰহণ কৰে। ৰাজ্যৰ অনগ্ৰসৰ এলেকাৰ 710খন মাধ্যমিক বিদ্যালয়ৰ শিক্ষাৰ মান আৰু আন্তঃগাঁথনিৰ উন্নয়ন সন্দৰ্ভত আজি শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৱে বিশ্ববেংকৰ এটা প্ৰতিনিধি দলৰ সৈতে আলোচনা কৰে। বিশ্ববেংকৰ সহযোগিতাৰে এই বিদ্যালয়সমূহৰ উন্নয়নৰ বাবে গ্ৰহণ কৰা 2,750 কোটি টকা ব্যয় সাপেক্ষ প্ৰকল্পৰ কাম কাজৰ অগ্ৰগতিৰ বিষয়ে মন্ত্ৰীগৰাকী দলটোৰ সৈতে পৰ্যালোচনা কৰে। জংক অনিচিৰ নেতৃত্বৰ দলটোৱে ৰাজ্যখনৰ এই বিদ্যালয়সমূহৰ সৰ্বাংগীন উন্নয়নৰ বাবে গ্ৰহণ কৰা সকলো পদক্ষেপৰ খৰচীমাৰী বুজ লয়। বিগত কেইটামান বছৰত আইন শৃংখলা পৰিস্থিতি চকুত লগা ধৰণে উন্নত হোৱাৰ বাবে অসম সম্প্ৰতি বিনিয়োগৰ উত্তম স্থানৰূপে পৰিগণিত হৈছে। এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ বাবে বিনিয়োগকাৰীসকলক আকৰ্ষণ কৰাৰ বাবে আজি লণ্ডনত বিশিষ্ট উদ্যোগপতিসকলক উদ্দেশ্যি ভাষণ দি ৰাজ্যৰ উদ্যোগ মন্ত্ৰী বিমল বৰাই এইদৰে কয়। তেওঁ কয় যে বিগত কেইটামান বছৰত ৰাজ্যৰ আন্তঃগাঁথনিও শক্তিশালী হৈ পৰিছে। বিনিয়োগত উত্তম সংমণ্ডলৰ মানচিত্ৰত অসমৰ নাম অন্তৰ্ভুক্ত কৰাৰ উদ্দেশ্যে ভালেমান পদক্ষেপ লোৱা হৈছে আৰু জনসম্পৰ্ক কাৰ্যসূচী আৰম্ভ কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয় যে ৰাজ্য প্ৰগতিৰ পথত অগ্ৰসৰ হৈছে আৰু চৰকাৰে শক্তিখণ্ডত যথেষ্ট ভাল কাম কৰিছে। ৰাজ্য চৰকাৰে পথ আৰু আন্তঃগাঁথনি সা সুবিধা উন্নয়নত সৰ্বাধিক গুৰুত্ব আৰোপ কৰিছে বুলিও তেওঁ উল্লেখ কৰে। সপ্তদশ জয়পুৰ আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱৰ ৱৰ্ল্ডউড আন্তঃৰাষ্ট্ৰীয় পেনোৰামা শাখাত আজি ডঃ পাৰ্থ সাৰথি মহন্তৰ কাহিনী আৰু পৰিচালনাৰে নিৰ্মিত চুটিছবি অঞ্চুনি চিখে প্ৰদৰ্শিত হয়। মীনা মহন্ত আৰু ইন্দ্ৰাণী বৰুৱাৰ প্ৰযোজনাৰে এই ছবিখনৰ একমাত্ৰ চৰিত্ৰটোত যশস্বী অভিনেত্ৰী সীমা বিশ্বাসে অভিনয় কৰিছে। মহোৎসৱৰ চুটিছবি শাখাত অভিনেত্ৰীগৰাকীয়ে শ্ৰেষ্ঠ অভিনেত্ৰী আৰু পৰিচালক ডঃ মহন্তই শ্ৰেষ্ঠ পৰিচালকৰ সন্মান লাভ কৰিছে। 21 জানুৱাৰীত সামৰণি পৰিবলগীয়া এই মহোৎসৱত অভিলেখ সংখ্যক 88খন দেশৰ 2,408খন চলচ্চিত্ৰ অন্তৰ্ভুক্ত হৈছে। ৰাজ্যখনৰ কেইবাটাও সমূহীয়া অনাতাঁৰ কেন্দ্ৰই কম পৰিসৰৰ ভিতৰতে আকৰ্ষণীয় আৰু তথ্য সমৃদ্ধ অনুষ্ঠান প্ৰচাৰৰ দ্বাৰা স্থানীয় লোকৰ সমস্যা উপস্থাপন আৰু জনগোষ্ঠীয় সাংস্কৃতিক বৈশিষ্ট্যক প্ৰতিফলিত কৰাত উল্লেখনীয় ভূমিকা গ্ৰহণ কৰিছে। আকাশবাণীযোগে আজি প্ৰচাৰিত দৃষ্টিপাত অনুষ্ঠানত ৰাজ্যৰ 6টা সমূহীয়া অনাতাঁৰ কেন্দ্ৰৰ বিষয়ববীয়াই আজি এই বিষয়ে প্ৰকাশ কৰে। সমূহীয়া অনাতাঁৰ কেন্দ্ৰৰ এগৰাকী অন্যতম পৰামৰ্শদাতা ভাস্কৰ জ্যোতি আচাৰ্য আৰু আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰে অংশ লোৱা এই অনুষ্ঠানত সমূহীয়া অনাতাঁৰ কেন্দ্ৰসমূহৰ অনুষ্ঠানৰ কিয়দাংশও প্ৰচাৰ কৰা হয়। এই কেন্দ্ৰসমূহে দূৰণিবতীয়া অঞ্চলৰ জনসাধাৰণ সন্মুখীন হোৱা বিভিন্ন প্ৰত্যাহ্বানমূলক বিষয় সন্দৰ্ভত সজাগতা সৃষ্টি কৰে বুলিও অনুষ্ঠানত অংশগ্ৰহণকাৰীসকলে প্ৰকাশ কৰে। এই অনুষ্ঠানত সম্প্ৰতি কলম্বোত থকা ভাৰতীয় উচ্চ আয়োগৰ অধীনৰ স্বামী বিবেকানন্দ সাংস্কৃতিক কেন্দ্ৰৰ সঞ্চালক ডঃ অংকুৰণ দত্ত, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সমূহীয়া অনাতাঁৰ কেন্দ্ৰ জ্ঞানমালিনীৰ অনুষ্ঠান কাৰ্যবাহী স্বপ্নালী ভূঞা, গোৱালপাৰা ৰেডিঅ' গোৱালপাৰাৰ হীৰকজ্যোতি নাথ আৰু ব্ৰহ্মপুত্ৰ অনাতাঁৰ কেন্দ্ৰ ৰুমি নায়কে অংশ লয়। তদুপৰি কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় জ্ঞান তৰংগৰ সংগীতা চৌধুৰী আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ সমূহীয়া অনাতাঁৰ কেন্দ্ৰৰ ৰেডিঅ'লুইটৰ মৃদুমণি কাকতিও অনুষ্ঠানটোত ভাগ লয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ আগত নিজৰ মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 118 সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি AIR নিউজ ৱেবছাইট আৰু নিউজ অন AIR মোবাইল এপৰ জৰিয়তে শুনিবলৈ পোৱা যাব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউব চেনেলযোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণী অনুষ্ঠানটি প্ৰচাৰ হোৱাৰ ঠিক পাছতে ইয়াৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। ভাৰতীয় মহিলা দলে প্ৰথম খো খো বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰিছে। ভাৰতীয় দলটোৱে আজি নতুন দিল্লীৰ ইন্দিৰা গান্ধী ইণ্ডোৰ ষ্টেডিয়ামত অনুষ্ঠিত ছেমি ফাইনেলত দক্ষিণ আফ্ৰিকাক 66-16 পইণ্টৰ ব্যৱধানত পৰাজিত কৰে। ভাৰত কাইলৈ ফাইনেলত নেপালৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। নেপালে আজি অনুষ্ঠিত আনখন ছেমি ফাইনেলত উগাণ্ডাক 89-18 পইণ্টৰ ব্যৱধানত পৰাজিত কৰি ফাইনেলত স্থান নিশ্চিত কৰিছে। প্ৰবীণ সাংবাদিক ধীৰেন্দ্ৰনাথ বেজবৰুৱাৰ পন্নী কল্পনা বেজবৰুৱাৰ আজি চানমাৰীৰ বাসগৃহত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 90 বছৰ। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানে। আমাৰ পৰৱৰ্তী বাতৰি কাইলৈ পুৱা 7:05 শুনিবলৈ পাব।